নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। বিশেষ তদন্তকাৰী গোটে অভিযুক্ত দুগৰাকীক 14 দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত আজি আদালতত হাজিৰ কৰোৱাইছিল। দুয়োগৰাকীকে বিশেষ নিৰাপত্তাৰ মাজেৰে হাফলং কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়াৰ সম্ভাৱনা আছে। ইপিনে, যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5 জনক বাক্সা জিলাৰ নিকাশীত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত 9 জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। ইয়াৰে ৰমিজ আলী আৰু অহেলা মিয়া নামৰ 2 জনক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী সা সম্পত্তি নষ্ট কৰা কিছুসংখ্যক লোকৰ বিৰুদ্ধেও ভিডিঅ' ফুটেজ চাই আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বাক্সা জিলাত বলবৎ থকা সান্ধ্য আইন আজিও অব্যাহত আছে আৰু নিকাশী কাৰাগাৰৰ সন্মুখৰ পথেৰে সৰ্বসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰা হৈছে। অঞ্চলটোত অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু ৰেপিড একচন বাহিনীৰ লোকে অহৰ্নিশে পহৰা দি আছে। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষাৰ্থীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট madhyamik.assam.gov.in-ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। অহা 25 অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফলসমূহো ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পণ কাৰ্যসূচীৰ অংশস্বৰূপে আজি ওদালগুৰি জিলাৰ টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শুশ্ৰূষা সেতু শীৰ্ষক এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে 18 বছৰ তলৰ শিশু আৰু কিশোৰ কিশোৰীসকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে প্ৰতিটো বিধানসভা সমষ্টিতে ৰাজ্য চৰকাৰে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা 6ষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ 12ম শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰেয়ই দ্বিতীয় স্থান লাভ কৰিছে। যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী অনিশা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ 11ম শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাওখুৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। বিজয়ী প্ৰতিযোগীসকলে তেওঁলোকৰ নিজ নিজ শিক্ষানুষ্ঠান আৰু অধ্যয়ন কৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দাখিল কৰি পুৰস্কাৰ গ্ৰহণ কৰিব পাৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ তাৰিখ পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব। পুৰস্কাৰৰ ৰূপত প্ৰথম 3টা স্থান লাভ কৰা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে 1টাকৈ স্মাৰক, প্ৰমাণ পত্ৰ আৰু 1টাকৈ ৰেডিঅ' ছেট লাভ কৰিব। অসমত ৰেলসেৱা, বিশেষকৈ যাত্ৰীবাহী ৰেলসেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া চিটু সিং হাজং, সাংবাদিক ত্ৰিদীপ লহকৰ আৰু অসম ৰেল যাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপংকৰ শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰেলসেৱাৰ সাম্প্ৰতিক অৱস্থা সম্পৰ্কত আলোচনা কৰিব। এই আলোচনাৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱলোচন বৰঠাকুৰে। কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা BWF বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি 12ম দিনা ভাৰতে 3খন একক আৰু 2খন দ্বৈত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। একক শাখাত বিশ্বৰ শীৰ্ষ বাছনিৰ খেলুৱৈ উন্নতি হুদা আৰু তন্ভি শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।
চেম্পিয়নশ্বিপৰ এই ইণ্ডিভিজুৱেল ইভেণ্টত আমাৰ 5টা টীম কোৱাৰ্টাৰ ফাইনেল খেলিব আজি। তাৰে 3টা ছিংগলছত আছে, তন্বি শৰ্মা আছে, উন্নতি হুদা আছে, তেওঁলোক যথেষ্ট অলৰেডি ছিনিয়ৰ চাৰ্কিটতো তেওঁলোকে উন্নত প্ৰদৰ্শন কৰি আছে। আমাৰ ডাবলছ টীমটো যথেষ্ট ষ্ট্ৰং, মিক্সড ডাবলছ টীমটো যথেষ্ট ষ্ট্ৰং। আমি আশাবাদী মিনিমাম 3টা বা 3টাটো আমি আশা কৰি আছো আৰু হয়তো আমাৰ 5টা মেডেল হৈ যাব পাৰে। আজি খেলৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰিব আৰু এখন সুন্দৰ খেল হৈ আছে। মই সকলো ৰাইজকে অনুৰোধ কৰিছো যাতে খেলখন উপভোগ কৰিবলৈ হওক আৰু আমাৰ প্লেয়াৰসকলক ছাপোৰ্ট কৰক মই অনুৰোধ কৰিছো। আৰু টুৰ্ণামেণ্টখন এতিয়ালৈকে বহুত সুন্দৰভাৱে হৈ আছে আৰু বিশেষকৈ BWFৰ প্ৰেচিডেণ্ট আহিছিলে, তেওঁ আমাক কৈ গৈছে যে এনেকুৱা টুৰ্ণামেণ্ট মই আগতে দেখাও নাই আৰু ভৱিষ্যতে আমি বেলেগবিলাক দেশকো কম যে যাতে গুৱাহাটীৰ নিচিনাকৈ আপোনালোকে টুৰ্ণামেণ্টখন অৰ্গেনাইজ কৰে।
দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 1:40